গণনা পুস্তক 25 অধ্যায়। ইজৰাইলৰ সন্তানসকলৰ দেৱপূজা আৰু বিবিচাৰ। পাছত ইজৰাইলে ছিটিমত বাস কৰিলে, আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলৰে সৈতে বিবিচাৰ কৰিবলৈ ধৰিলে, কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে। ইজৰাইল পিউৰৰ বাল দেৱতাত আসক্ত হোৱাত ইজৰাইলৰ সৈতে জিহুৱাৰ ক্ৰোধ জ্বলি উঠিল। জিহুৱাই মুচিক ক'লে, জিহুৱাৰ প্ৰচণ্ড ক্ৰোধ ইজৰাইলৰ পৰা গুচিবৰ বাবে তুমি লোকসকলৰ আটাই মূল মানুহক নি জিহুৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা। তেতিয়া মুচিয়ে ইজৰাইলৰ বিচাৰকৰ্তাসকলক ক'লে, তোমালোক প্ৰতিজনে পিউৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা। পাছত ইজৰাইলৰ সন্তানসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ মুখত ক্ৰন্দন কৰি থাকোঁতে মুচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইজৰাইলৰ সন্তানসকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতীসকলৰ গুৰিলৈ এজনী মিডিয়ানীয়া মহিলাক আনিলে। তাকে দেখি হাৰুণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰ পুত্ৰ পিনহাছে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল'লে। সেই ইজৰাইলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ কোঠালিত সোমাই সেই দুইজনক, সেই ইজৰাইলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত হুচি মাৰিলে। তাতে ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ'ল, আৰু যিসকল মহামাৰীত মৰিল তেওঁলোক 24,000 লোক আছিল। জিহুৱাই মুচিক ক'লে, হাৰুণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰ পুত্ৰ পিনহাছে ইজৰাইলৰ মাজত মোৰ অন্তজ্বালাৰে জ্বলি উঠি ইজৰাইলৰ সন্তানসকলৰ পৰা মোৰ ক্ৰোধ ঘূৰোৱাত মই নিজ অন্তজ্বালাৰে ইজৰাইলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ। এই হেতুকে তুমি এই কথা কোৱা। জিহুৱাই কৈছে, চোৱা, মই পিনহাছক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ, সেয়ে তেওঁ পক্ষে আৰু তেওঁ ভাবি বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিতৰ পদৰ নিয়ম হ'ব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তজ্বালাৰে জ্বলিছিল আৰু ইজৰাইলৰ সন্তানসকলক প্ৰায়চিত্তও কৰিলে। হত হোৱা যি ইজৰাইলীয়া পুৰুষক সেই মিডিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালুৰ পুতেক জিম্মি। তেওঁ চিমিউনিয়াসকলৰ পিতৃবংশৰ এজন অধ্যক্ষ আছিল, আৰু সেই হত হোৱা মিডিয়নীয়া মহিলাগৰাকীৰ নাম চোৰৰ জীয়েক কজ্জি। চোৰ মিডিয়নীয়ৰ মাজত পিতৃবংশৰ লোকসকলৰ মূল মানুহ আছিল। গতিকে জিহুৱাই মুচিক কৈছিল আৰু ক'লে, তুমি মিডিয়নীয়া লোকসকলৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা, কিয়নো পিৰুৰ দেৱতাৰ বিষয়ে আৰু সেই পিৰুৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কুজ্জিৰ নামেৰে মিডিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি চলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।